আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। প্ৰায় তিনি দশকৰ পাছত দিল্লীত বিজেপি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। আজি বিধানসভা নিৰ্বাচনৰ ভোটগণনাত দিল্লীত দহ বছৰ ধৰি ক্ষমতাত থকা আম আদমী পাৰ্টীক পৰাস্ত কৰি বিজেপিয়ে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আমালৈ শেহতীয়া বাতৰি অনুসৰি ভোটগণনাত সৰ্বমুঠ সত্তৰখন আসনৰ ভিতৰত বিজেপিয়ে একাৱন্নখন আসনত আগবাঢ়ি থকাৰ বিপৰীতে আম আদমী পাৰ্টী বাইশখন আসনতহে আগবাঢ়ি আছে। বিজেপিয়ে এতিয়ালৈকে পঁয়ত্ৰিশখন আসনত জয় সাব্যস্ত কৰিছে আৰু আম আদমী পাৰ্টীয়ে ষোল্লখন আসন দখল কৰিবলৈ সমৰ্থ হৈছে। কংগ্ৰেছে তৃতীয়বাৰৰ বাবে এখনো আসন দখল নকৰাকৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। নতুন দিল্লী সমষ্টিত আপৰ প্ৰধান নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু জংপুৰা সমষ্টিত আপৰ নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া পৰাজিত হৈছে। অৰবিন্দ কেজৰিৱাল নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ পৰভেজ বাৰ্মাৰ বিৰুদ্ধে পৰাজিত হয়। বিজেপিৰ তৰবিন্দৰ সিং মাৰুৱাহে জংপুৰা সমষ্টিত, কপিল মিশ্ৰ কৰৱাল নগৰ সমষ্টিত, মনজিন্দৰ সিং ছিৰছা ৰজৌৰী গাৰ্ডেন সমষ্টি, অৰবিন্দৰ সিং লাভলী গান্ধীনগৰ সমষ্টি, শিখা ৰয় গ্ৰেটাৰ কৈলাশত আৰু হৰিশ খুৰানাই মতিনগৰ সমষ্টিৰ পৰা তাৎপৰ্যপূৰ্ণ জয় সাব্যস্ত কৰিছে। একেদৰে আপৰ সোম দত্তই সদৰ বজাৰ, বীৰেন্দ্ৰ সিং কৰিয়া দেলহি ছাউনীৰ পৰা, কুলদীপ কুমাৰ কান্দলি সমষ্টি, জাৰ্নেল সিং তিলকনগৰ সমষ্টি, পুনৰদীপ সিং ছাউনী চান্দনীচক আৰু গোপাল ৰয়ে বাবৰপুৰ সমষ্টিৰ পৰা তাৎপৰ্যপূৰ্ণ বিজয় সাব্যস্ত কৰিছে। দিল্লী বিধানসভা নিৰ্বাচনৰ লগতে উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ এটাকৈ বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ ভোটগণনাও চলি আছে। উত্তৰ প্ৰদেশৰ মিল্কিপুৰ বিধানসভা সমষ্টিত বিজেপিৰ চন্দ্ৰভানু পাছোৱানে জয় সাব্যস্ত কৰিছে। তামিলনাডুৰ এৰোতে পূব বিধানসভা সমষ্টিত ডি এম কেৰ চন্দ্ৰিকা কুমাৰ ভি চি নিকটতম প্ৰতিদ্বন্দ্বীতকৈ প্ৰায় 60,000 ভোটত আগবাঢ়ি আছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ বাবে আজি কোকৰাঝাৰত থকা বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক সামৰি এখন কৰ্মশালা অনুষ্ঠিত হৈছে। কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম আৰু কোকৰাঝাৰৰ জিলা আয়ুক্তই এই কৰ্মশালাত অংশগ্ৰহণ কৰে। গুৱাহাটীৰ জ্যোতি চিত্ৰপথত চলি থকা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা অ নিউ লেণ্ডস্কেপ অব ইণ্ডিয়ান কণ্টেম্পৰাৰী ইণ্ডি চিনেমা, অ ক্ৰিটিক অব নিউ ফিল্ম মেকাৰ্ছ এণ্ড নিউ চেলেঞ্জেছ, এই শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। এই আলোচনাচক্ৰৰ পৰিচালক আৰফাজ আয়ুব, শ্ৰুতিস্মৃতি শংকাকুটি, অভিলাষ শৰ্মাৰ লগতে ভালেসংখ্যক চলচ্চিত্ৰ প্ৰেমী উপস্থিত থাকে। আলোচনাচক্ৰৰ আধাৰে চলচ্চিত্ৰ সমালোচক প্ৰাঞ্জল বৰাই। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এই চলচ্চিত্ৰ মহোৎসৱত দেশী বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ৰুদ্ৰপুৰৰ প্ৰেক্ষাগৃহত আজি মৃদুল গুপ্তা পৰিচালিত ছবি, কাৰ্বি ছবি মিৰবিন আৰু ডঃ ভূপেন হাজৰিকাৰ প্ৰেক্ষাগৃহত চীনৰ ছবি দ্য গ্ৰেট ফুকেট প্ৰদৰ্শিত হয়। দিনৰ ভাগত শ্ৰুতিস্মৃতি শংকাকুটি পৰিচালিত বিফৰ স্প্ৰিঙৰ লগতে ইন দ্য নেম অব ফায়াৰ নামৰ অভিলাষ শৰ্মাৰ পৰিচালিত ছবিখন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাকাস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিনছ, শ্ৰীলংকা আৰু তুৰস্কৰ 20খন নিৰ্বাচিত ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইখন ছবি প্ৰদৰ্শনৰো ৰিহা কৰা হৈছে। গোৱালপাৰা জিলাত আজি খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। জিলা পৰ্যায়ত অনুষ্ঠিত এই ক্ৰীড়া প্ৰতিযোগিতা উপলক্ষে গোৱালপাৰা চহৰৰ দীনেন্দ্ৰ নাৰায়ণ সিং ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে। তেওঁ খেল মহাৰণ আয়োজনৰ বাবে পৰিকল্পনা কৰি ইয়াক বাস্তৱ ৰূপ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। খেল মহাৰণে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে। অনুষ্ঠানত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক, উন্নয়ন আয়ুক্ত, জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। উত্তৰাখণ্ডত চলি থকা 38সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত লনপন পেয়াৰ শিতানত অসমৰ নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকাৰ দলে স্বৰ্ণ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। এই জয়ৰ সৈতে এইবাৰৰ ক্ৰীড়া সমাৰোহত অসমে এতিয়ালৈকে তিনিটা সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ লগতে পুৰুষৰ 100 মিটাৰ ফাইনেলত অম্লান বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। একেদৰে টাইকোৱাণ্ডোৰ গ্ৰুপ পমচিৰ শিতানত অসমৰ মৰ্ণিতা আচাৰ্য, বেন্না কেম্পৰাই আৰু পঞ্চমী দাসৰ দলটোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আমাৰ বিয়লি আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব সন্ধিয়া 6 বজাত।